এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ আজি উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী, কৰ্মক্ষেত্ৰত দুৰ্নীতিৰ আশ্ৰয় নলবলৈ ৰাজ্যত সদ্য নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ প্ৰতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহান, অসমত অভ্যন্তৰীণ জলপথত নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ কেন্দ্ৰ কৰি চাৰিটা নতুন আলোকস্তম্ভ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত, চিৰাং জিলাৰ বিজনীত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি অনুষ্ঠান আৰু উত্তৰ প্ৰদেশত অনুষ্ঠিত এলিট ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত লাভলীনা বৰগোহাঁইৰ স্বৰ্ণ পদক অৰ্জন। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে আজি উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কোটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থকাৰ কথা। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন 24 গৰাকী ন্যায়াধীশো উপস্থিত থাকিব। এই অনুষ্ঠান সন্দৰ্ভত এয়া আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাস।
আজি উত্তৰ গুৱাহাটী ৰংমহলত গুৱাহাটী হাইকোৰ্টৰ নতুন ভৱনৰ শিলান্যাস কৰা হ'ব। শিলান্যাস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল। দিনৰ 11:30 বজাত হবলগীয়া এই অনুষ্ঠানত এখন সভাৰ আয়োজন কৰা হৈছে। প্ৰথম পৰ্যায়ত প্ৰায় 500 কোটি টকাৰে নিৰ্মাণ হবলগীয়া জুৰিচিল টাউনশ্বিপত আগন্তুক সময়ত প্ৰায় 1200 কোটি টকাৰ ভিতৰত উত্তৰ গুৱাহাটী ৰংমহলত স্থাপন হব সংহত ন্যায়ালয়িক আদালত।
মুখ্য ন্যায়াধীশগৰাকী ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। ৰাজ্যৰ আইনমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত মুখ্য ন্যায়াধীশ সূৰ্যকান্তক আদৰণি জনায়। ইয়াৰ পাছতে মুখ্য ন্যায়াধীশগৰাকীৰ সন্মানাৰ্থে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই গণতান্ত্ৰিক প্ৰতিবাদ কৰি আহিছে। ৰাজ্যত সদ্য নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক কোনো কাৰণতে দুৰ্নীতিৰ আশ্ৰয় নলবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহান জনাইছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কালি অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADRE-ত উত্তীৰ্ণ তৃতীয় বৰ্গৰ 6,347 গৰাকী প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহান জনায়। ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি সম্পন্ন কৰিছে। নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক তেওঁলোকৰ কৰ্মজীৱনত এই নিষ্ঠা আৰু স্বচ্ছতা বৰ্তাই ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে আহান জনায়। তেওঁ লগতে ফেব্ৰুৱাৰীৰ পৰা চাকৰিৰ বদলিৰ বাবে স্বাগত সতীৰ্থ পৰ্টেল মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে।
যদি আপোনালোকে ভাবে যে দুর্নীতি থাকিলেও মই চাকরি পালোহেতেন বেলেগ কথা, যদি আপোনালোকে ভাবে দুর্নীতি নাথাকিলে মই চাকরি পাইছো থাকিলে মই চাকরি নাপালোহেতেন, দেন ডোন্ট মেক ফ্রেন্ডশিপ উইথ করাপশন এগেইন, দে আর ইউর এনিমি। চাকরি পোৱাৰ পিছতে এটা ভেজাল আহে, ট্রেন্সফারৰ কাৰণে মনটো কুটকুটাই থাকে। আমি এটা পোর্টেল খুলিছো স্বাগত সতীৰ্থ, বছৰত আমি 2 বাৰ পোর্টেলটো মুকলি কৰিম, মে মাহ আৰু ফেব্ৰুৱাৰী। 1 ফেব্ৰুৱাৰীত এতিয়া আমি মুকলি কৰি দিম, মে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকে নিজেই এপ্লাই কৰিব আৰু মেটচ মেকিং কৰিব, আৰু যাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাব সি নিজে নিজে ট্ৰেন্সফাৰ পাই যাব, কোনো অফিচত গৈ খাতিৰ কৰিব নালাগে। চাকৰিত প্ৰথম দৰমহা পোৱাৰ লগে লগে সকলোৱে যেনেকে যি মনত ভাল পায় দেউতা মাক উপহাৰ এটা দিব।
মুখ্যমন্ত্ৰীয়ে 10 ফেব্ৰুৱাৰীৰ আগতে সকলো নিযুক্তি সম্পন্ন হ'ব বুলিও কালি ঘোষণা কৰে। তেওঁ কয় যে দেশৰ কেইবাখনো ৰাজ্যই এই ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া অনুসৰণ কৰিছে। ৰাজ্যত নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যাই 1,56,000 অতিক্ৰম কৰা বুলি তেওঁ মন্তব্য কৰে। কাইলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ADRE-ত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। অসমত অভ্যন্তৰীণ জলপথত নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথ ঘাটত 4টা নতুন আলোকস্তম্ভ নিৰ্মাণ কৰা হ'ব বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। বিশাখাপট্টনমত অনুষ্ঠিত ভাৰতীয় আলোকস্তম্ভ মহোৎসৱত অংশ লৈ কালি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত আলোকস্তম্ভসমূহ অকল উপকূলতে নহয় বৰং বিভিন্ন সম্প্ৰদায়ৰ মনতো উজ্জ্বল হৈ থাকিব। তেওঁ কয় যে আলোকস্তম্ভ পৰ্যটনো স্থানীয় পৰ্যায়ত জীৱিকাৰ সৃষ্টি করব। সামুদ্রিক সচেতনতা বৃদ্ধি করব আর উপকূলভাগত বাস করা লোকসলক সামুদ্রিক ইতিহাসের বিষয়ে সজাগ করব। শ্রী সোনোয়ালে কয় যে রাষ্ট্রীয় সামুদ্রিক ঐতিহ্য চৌহদত 266 কোটি টাকা বিনিয়োগের নির্মাণ করবলে লওয়া 77 মিটার উচ্চতার আলোকস্তম্ভ সংগ্রহালয়টি বিশ্বের অন্যতম বৃহৎ সামুদ্রিক সংগ্রহালয় হব। শাসনাধিষ্ঠিত বিজেপি আর ইয়ার মিত্র দলসমূহে অহা এপ্রিলত খালি হবলগিয়া তিনখন রাজ্যসভা আসনের আটাইকিখনতে প্রতিদ্বন্দ্বিতা আগবাব। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় কালি এই কথা ঘোষণা করে। খালি হবলগিয়া তিনখন আসনের ভিতর দুখনত জয় নিশ্চিত বলে আর তৃতীয়খন আসনও বিজেপি আর মিত্র দলে লাভ করার সম্ভাবনা আছে বলে দাবি করে। কয় যে বিজেপি এজিপি আর মিত্র দলসমূহে এই তিনখন আসনের প্রার্থী মনোনীত করব। উল্লেখযোগ্য যে বিজেপির সাংসদ ভুবনেশ্বর কলিতা, রামেশ্বর তেলি আর নির্দলীয় সাংসদ অজিত ভূঁইয়ার কার্যকাল অহা এপ্রিলত অন্ত করব। নির্বাচন আয়োগে এই আসনকিখনের শীঘ্রই নির্বাচনী সূচী ঘোষণা করার সম্ভাবনা আছে। চিরাং জেলার বিজনির বরলাও গাঁর ঠেংফাখরি পথারত অনুষ্ঠিত বড় সাহিত্য সভার 65 সংখ্যক কেন্দ্রীয় বার্ষিক অধিবেশনের আজি সামরণি পড়ব। আজির অনুষ্ঠানত মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মার কেবাগী বিশিষ্ট ব্যক্তি অংশ লওয়ার কথা। অধিবেশন উপলক্ষে কিছু সময় পাছতে বারেরহণীয় সাংস্কৃতিক শোভাযাত্রা উলিওয়া হব। উল্লেখযোগ্য যে এই অধিবেশনলৈ চুবুরিয়া রাষ্ট্র নেপাল ভূটানের উপরি দেশের বিভিন্ন প্রান্ত লোকের সমাগম হয়েছে। আজি অধিবেশনথলীত বহু লোকের সমাগম হব বলে অনুমান করা হয়েছে। অধিবেশনের আজির কার্যসূচী সন্দর্ভত এয়া আমার চিরাং জেলার সংবাদদাতা কুঞ্জমোহন রায়।
অন্তিম দিনের কার্যসূচী হিসাবে আজি পুয়া 9 বজাত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা মুকলিরে এই কার্যসূচী আরম্ভ হয়েছে। আর এই কার্যসূচী মুকলি করেছে বিটিসির উপাধ্যক্ষ রিহন দৈমারিয়ে। দুপুরিয়ালে অনুষ্ঠিত হব মুকলি সভা। বর সাহিত্য সভার সভাপতি ডক্টর সুরত নার্জারির পৌরহিত্যত অনুষ্ঠিত হবলগিয়া এই মুকলি সভাত মুখ্য অতিথি হিসাবে উপস্থিত থাকবেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। বিটিসির মুখ্য কার্যবাহী সদস্য হাগ্রামা মহে মুকলি করবলিয়া এই মুকলি সভাত বিশিষ্ট অতিথি হিসাবে অংশগ্রহণ করব গান্ধী হিন্দুস্তানী সাহিত্য সভার সভাপতি রমেশ ভদ্রাস। কালি নিশার ভাগত অনুষ্ঠিত হওয়া বিষয় বাছনী সভাত কেবাজনও সভাপতির পদত প্রার্থী ঘোষণা হওয়ার পাছত এই বিষয়টি নিষ্পত্তি নহাত সভাপতির পদটি স্থগিত রাখি সাধারণ সম্পাদক হিসাবে পুনর্নির্বাচিত হয়েছে নীলকান্ত বরগয়ারী।
কালি অধিবেশনের দ্বিতীয় দিনের কার্যসূচী বড় সাহিত্য সভার সভাপতি ডক্টর সুরত নার্জারীর অধ্যক্ষতাত স্মৃতিকথা উন্মোচন বটা প্রদান অনুষ্ঠানের সাহিত্য একাডেমি বটা প্রাপকক সম্বর্ধনা আর আলোচনা চক্রের আয়োজন করা হয়। অনুষ্ঠানত বড়োলেন বিশ্ববিদ্যালয়ের অধ্যাপক ইন্দিরা বড়োয়ে আদরণী সমিতির সানজাংরা শীর্ষক স্মৃতিগ্রন্থখন উন্মোচন করে। এই অনুষ্ঠানত বড়ো সাহিত্য সভার 12খনক নির্বাচিত গ্রন্থর আন কেবাখনো গ্রন্থ উন্মোচন করা হয় আর 11টা বিশেষ বটা প্রদান করা হয়। অনুষ্ঠানত অসম বিধানসভার অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিশিষ্ট অতিথি হিসাবে অংশ লয়। ইয়ার পাছতে লেখক তথা মন্ত্রী উর্খা গৌরাব্রহ্মই পরিচয় আর প্রতিরোধ কণ্ঠ সমসাময়িক বড়ো সাহিত্যত প্রবণতা আর পরিবর্তন শীর্ষক আলোচনীখন উন্মোচন করে। ঠেংফাখরি পথারত যা নিশা অনুষ্ঠিত দ্বিতীয়খন প্রতিনিধি সভাত জনজাতিসকলের ভূমির অধিকার বড়ো মাধ্যমের বিদ্যালয়ের সমস্যাকে ধরে কেবাটাও বিষয়ত প্রস্তাব গ্রহণ করা হয়। বিশ্ব ঐতিহ্য ক্ষেত্র চৰাইদেউ মৈদাম ক্ষেত্রত পর্যটন বিভাগের উদ্যোগত আর চৰাইদেউবাসীর সহযোগত শুকুরবারের তিনদিনিয়া বর্ণাঢ্য কার্যসূচীরে অনুষ্ঠিত চৰাইদেউ মহোৎসবর আজি সামরণি পড়ব। এই মহোৎসব উপলক্ষে অঞ্চলটোত বহু দেশী বিদেশী পর্যটকের সমাগম হয়েছে। কালি দ্বিতীয় দিনা প্রতীকী রূপত স্বর্গদেউর শোভাযাত্রা আর রাজসভা অনুষ্ঠিত হয়। সরকারের সাংস্কৃতিক পরিক্রমা বিভাগের সহযোগত আয়োজিত এই মহোৎসবের কালির শোভাযাত্রায় সকলকে আপ্লুত করে। কাইলৈ মাঘ বিহুর উরুকা। রাজ্যের বিভিন্ন প্রান্তত উরুকার ব্যাপক প্রস্তুতি চলিছে। গুয়াহাটী মহানগরীকে ধরে রাজ্যের বিভিন্ন প্রান্তর বজার সমূহ বিহুর সামগ্রীরে ভরি পড়েছে। হেপাহর ভোগালী বিহুক আদরার ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আর্হিরে আটকধুনিয়া ভেলাঘর নির্মাণ করার ভোগালী মেলারও আয়োজন করা হয়েছে। গ্রামাঞ্চল সমূহ জিয়রী বুয়ারিয়ে ভোগালীত অতিথি আপ্যায়নের পিঠা পনা জা জলপান প্রস্তুত করেছে। চৰাইদেউ জেলার সোনারীত কালিরেপর তিনদিনিয়াকৈ ভোগালী মেলা অনুষ্ঠিত হয়েছে। রাজ্যিক গ্রামীণ জীবিকা অভিযান চৰাইদেউ জিলা শাখার উদ্যোগত আয়োজিত এই মেলাত 28টা আত্মসহায়ক গোটে অংশগ্রহণ করেছে। শ্রম বিভাগে অন্য রাজ্যত কাম করবলে যাওয়া শ্রমিকসকলের সুরক্ষার অচিরে এটা পোর্টেল মুক্তি করব। এই পোর্টেলত বহিরাজ্যলৈ যাওয়া শ্রমিকসকলের সবিশেষ অন্তর্ভুক্ত করা হব। শ্রম বিভাগের সূত্রে প্রকাশ করা মতে বহিরাজ্যলৈ যাওয়া শ্রমিকসকলে সাধারণতে কোনো কর্তৃপক্ষক অবগত নকরে আর বিপদত পড়লেহে তেনে শ্রমিকর পরিয়ালে সরকারি সাহায্য বিচারে। এইভাবে সরকারের হাতত বাহিরলৈ কাম করবলৈ যাওয়া শ্রমিকসকলের সঠিক সংখ্যা না থাকে। এই কথা বিবেচনা করিয়েই শ্রম বিভাগে বহিরাজ্যলৈ কাম করবলৈ যাওয়া শ্রমিকসকলের পোর্টেল মুক্তি করার সিদ্ধান্ত লৈছে। এই পোর্টেলত শ্রমিকসকল বর্তমানে থাকা ঠায়ে কর্মসংস্থাপন প্রদানকারী প্রতিষ্ঠানের সবিশেষ আদি অন্তর্ভুক্ত করা হব। ইয়ার ফলত সরকারে বিপদের সময় শ্রমিকসকলের সহায় আগবাবলে সমর্থ হব। লাভলীনা বরগোহাঁয়ে উত্তর প্রদেশের নয়ডাত অনুষ্ঠিত নবম এলিট রাষ্ট্রীয় বক্সিং চ্যাম্পিয়নশিপত সোণর পদক অর্জন করেছে। লাভলীনায় কালি ফাইনেলত আর এস পি বির সানামাসা সানু থকসমক 5-0 ব্যবধানত পরাস্ত করে। উল্লেখযোগ্য যে লাভলিনয় সেমিফাইনেলত উত্তর প্রদেশের ইমরোজ খানক 5-0 পয়েন্টত পরাস্ত করেছিল। ভারত আর নিউজিল্যান্ডের মাজের তিনখনিয়া এদিনিয়া ক্রিকেট শৃঙ্খলার প্রথম খেল আজ গুজরাটের বদোদরাত অনুষ্ঠিত হব। খেল দিনের 1:30 বজাত আরম্ভ হব। রোহিত শর্মা আর বিরাট কোহলিক শৃঙ্খলাটির দলত অন্তর্ভুক্ত করা হয়েছে। ঋষভ পন্তক আঘাতের শৃঙ্খলার বাদ দিয়া হয়েছে। ভারতীয় দলের মূল লক্ষ্য আসন্ন টি-20 বিশ্বকাপ প্রতিযোগিতা, যদিও রোহিত আর বিরাটের উপস্থিতিত শৃঙ্খলার আকর্ষণ বৃদ্ধি হয়েছে। জ্যেষ্ঠ ক্রিকেটার দুগৰাকীয়ে বিজয় হাজারে ট্রফিত অংশ লৈ প্রস্তুতি চলাইছে। টি-20 বিশ্বকাপৰ দলৰ পৰা বাদ পৰা এদিনীয়া দলৰ অধিনায়ক শুভমন গিলৰ প্ৰদৰ্শনো শৃংখলাটোত লক্ষণীয় হ'ব। গিল আঘাতৰ সমস্যাৰ বাবে যোৱা বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ পৰা গৰিষ্ঠ সময় বাহিৰত থাকিবলগীয়া হৈছিল। গিলৰ প্ৰত্যাৱৰ্তনৰ ফলত য়শস্বী জয়ছোৱালক টপ অৰ্ডাৰৰ পৰা বাহিৰত ৰখাৰ সম্ভাৱনা আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
উত্তৰ গুৱাহাটীত সংহত ন্যায়িক চৌহদৰ আধাৰশিলা স্থাপন, সৰু সজাইত কালি 6,347 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰস্তাৱ বড়ো সাহিত্য সভাত, শুৱালকুছিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ চেক বিতৰণ আদি বাতৰিসমূহ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। বৰ্তমান ৰাজ্য চৰকাৰৰ দিনত উপযুক্ত প্ৰাৰ্থীক নিকা নিযুক্তি প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দাবীৰে অসমীয়া প্ৰতিদিন কাকতে বাতৰি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰববী মোহন ভাগৱতে জাতি বৰ্ণ ভাষা বিভিন্ন হলেও সমগ্ৰ হিন্দু সমাজ এখনেই বুলি মন্তব্য কৰে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। দেশত মাদক দ্ৰব্য প্ৰতিৰোধ কৰিবলৈ 3 বছৰে ৰূপৰেখা প্ৰণয়ন কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। গুৱাহাটীৰ ডন বস্কো বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীয়ে মিলি উত্তৰ পূবৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত 1 সাজু কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমাগত ভোগালী বিহু কেন্দ্ৰ কৰি বহিৰাজ্যৰ মাছেৰে অসম ভৰি পৰাৰ এটা বাতৰি অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ৰাজ্যত শীঘ্ৰে 4টা নতুন আলোকস্তম্ভ নিৰ্মাণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্যৰে অসমীয়া খবৰ কাকতে বাতৰি প্ৰকাশ কৰিছে। চূড়ান্ত ভোটাৰ তালিকাৰ পৰা লক্ষাধিক অস্তিত্বহীন ভোটাৰৰ নাম কৰ্তন কৰা হ'ব। এই বাতৰি দৈনিক অসম কাকতৰ। নিয়মীয়া বাৰ্তা কাকতে খানাপাৰাত ভোগালী মেলা অনুষ্ঠিত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। ভুল চিকিৎসাত প্ৰসূতিৰ মৃত্যু হোৱা কেন্দ্ৰ কৰি তিনিচুকীয়াৰ আদিত্য হাস্পতাল প্ৰশাসনে চিল কৰি দিয়াৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ চিন্তিৰাণী ডেকা। অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ এটা 4-জনীয়া দলে কালি মাজুলীত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ বিধায়ক নুৰুল হুদাৰ নেতৃত্বৰ এই দলটোত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভৱেন্দ্ৰনাথ ভৰালী আৰু আব্দুল ৰচিদ মণ্ডলো আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ আজি উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী। কৰ্মক্ষেত্ৰত দুৰ্নীতিৰ আশ্ৰয় নলবলৈ ৰাজ্যত সদ্য নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ প্ৰতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। অসমত অভ্যন্তৰীণ জলপথত নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি 4টা নতুন আলোকস্তম্ভ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত। চিৰাং জিলাৰ বিজদীত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি অনুষ্ঠান। আৰু উত্তৰ প্ৰদেশত অনুষ্ঠিত এলিট ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত লাভলীনা বৰগোহাঁইৰ স্বৰ্ণ পদক অৰ্জন।